এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, সমাগত বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ, গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব, তিতাবৰত গৌৰৱ গগৈৰ প্ৰচাৰ অভিযান, নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিভিন্ন জিলা প্ৰশাসনৰ প্ৰশিক্ষণ আৰু সজাগতামূলক কাৰ্যসূচী অব্যাহত, দেশত মাত্ৰ 5-10 দিনৰ বাবে তেল আছে বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰিত বাতৰি, কেন্দ্ৰীয় চৰকাৰৰ খণ্ডন, যোৰহাটৰ ৰজা মৈদামত সংঘটিত বিস্ফোৰণত নিহতৰ সংখ্যা 2 বৃদ্ধি, 1 আহত, আৰু আজিৰে পৰা IPL ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ, বেংগালুৰুত হ'বলগীয়া উদ্বোধনী খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। বিধানসভা নিৰ্বাচনলৈ মাজত 11 দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। শাসক বিৰোধী উভয়ে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিজনী আৰু তামোলপুৰত NDA মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ বিজয় সংকল্প সভাত ভাগ লয়। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা শিৱৰাজ সিং চৌহানে আজি ৰঙিয়াত ভৱেশ কলিতাৰ হৈ প্ৰচাৰ চলায়। অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বৰপেটা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীত ৰোড শ্বত অংশগ্ৰহণ কৰে আৰু গুৱাহাটীৰ 4 সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। শ্ৰীশ্বাহে কাইলৈ নলবাৰী জিলাৰ চামতাত এখন নিৰ্বাচনী সভাত অংশ ল'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বঙাইগাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ হৈ প্ৰচাৰ চলায়।
বৰষুণৰ বতৰত বহুত সংগ্ৰাম কৰি পৰিয়ালটোৰ বাবে ভাত পানী ৰান্ধিব লগা হৈছিল আৰু চকু পানী টুকিব লগা হৈছিল। কংগ্ৰেছে 60 বছৰে মহিলা সমাজক চকুপানী টুকিবলৈ বাধ্য কৰালে, কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উজালা আঁচনিৰ যোগেদি মহিলা সমাজৰ চকুপানী মুচিবৰ বাবে তেখেতে ৰন্ধন গেছ দিয়াৰ যিটো দায়িত্ব পালন কৰিলে, তাৰ ফলত আজি বিজ্ঞানসন্মতভাৱে কম সময়ৰ ভিতৰত মহিলা সমাজে নিজৰ পৰিয়ালটোৰ বাবে ভাত পানী ৰান্ধিব পৰা হ'ল, পৰিষ্কাৰ এটা পৰিৱেশ নিৰ্মাণ কৰিব পৰা হ'ল আৰু চকুপানী টুকিব লগা নহয়।
কংগ্ৰেছ আৰু বিৰোধী মিত্ৰদলসমূহৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাই আছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে তিতাবৰত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰত অংশ লয়। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কাইলৈ লখিমপুৰত প্ৰচাৰ অভিযান চলাব। অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়ে খোৱাং সমষ্টিৰ লগতে অন্যান্য স্থানত প্ৰচাৰ অব্যাহত ৰাখিছে। ইপিনে বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰৰ মনোনয়ন নাকচ কৰা সন্দৰ্ভত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভুলবশতঃ মনোনয়ন পত্ৰত স্বাক্ষৰ কৰিবলৈ থাকি গৈছিল বুলি তেওঁ স্বীকাৰ কৰে।
इसके ऊपर तो मैं आपको कहना चाहूंगा कि कहीं ना कहीं इसके अंदर गलती रही है। फॉर्म बहुत सारे थे, फॉर्म एक्स्ट्रा भी दिए गए थे, उसके अंदर जो जनरल सेक्रेटरी के सिग्नेचर है वो जो फॉर्म दिए हम नहीं देख पाए, उसने जो फॉर्म लिया नहीं देख पाए, उसके अंदर टेक्निकली के अंदर जरूर छोटी मोटी उसके अंदर गलती हुई थी। लेकिन इलेक्शन कमीशन का जो नियम बने हुए हैं, सुप्रीम कोर्ट में कई ऐसे जजमेंट दिए हैं जिसके अंदर कोई टेक्निकल प्रॉब्लम हो जाए तो उसको स्क्रूटनी के टाइम पर उसको पूर्ति हो सकती है। जब हमने फॉरम में सिग्नेचर नहीं था, उसके बाद हमने स्क्रूटनी के टाइम भी वो सिग्नेचर हमने पेश किया, वहां हमारे हाई कोर्ट के वकील पहुंचे, लेकिन इलेक्शन कमीशन तो उनका एक तरह से कार्यकर्ता के रूप में काम कर रहा है। सुप्रीम कोर्ट के जजमेंट को उन्होंने नहीं माना कि टेक्निकल प्रॉब्लम से किसी भी व्यक्ति का फॉरम नहीं रिजेक्ट हो सकता।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 30 মাৰ্চৰ দুপৰীয়া 1 বজাত ৰাজ্যৰ জনসাধাৰণৰ সৈতে ভাৰ্চুৱেলি সংযুক্ত হ'ব। এই ভাৰ্চুৱেল বাৰ্তালাপত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। সেই উদ্দেশ্যে দলীয় কৰ্মী তথা ৰাজ্যৰ জনসাধাৰণক নমো এপ ডাউনলোড কৰাৰ লগতে পঞ্জীয়ন কৰাৰ বাবে ৰাজ্যিক বিজেপিয়ে আহ্বান জনাইছে। এই এপ ডাউনলোড কৰি পঞ্জীয়ন কৰা সকলেহে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হ'ব পাৰিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনো কাইলৈ আৰু পৰহিলৈ প্ৰচাৰ চলাবলৈ অসমলৈ আহিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1, 5 আৰু 6 এপ্ৰিলত পুনৰ দলৰ হৈ ৰাজ্যৰ বিভিন্ন অংশত প্ৰচাৰ চলাব। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন জিলা প্ৰশাসনে নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। বিভিন্ন জিলাত প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণ চলি থকাৰ লগতে সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হৈছে। যোৰহাট জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পলিং বিষয়াসকলৰ বিশেষ প্ৰশিক্ষণ সম্পন্ন হয়। চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় আৰু দেৱী চৰণ বৰুৱা মহাবিদ্যালয়ত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰত জিলাখনৰ অভিজ্ঞ মুখ্য প্ৰশিক্ষকসকলে পলিং বিষয়াসকলক ভোটগ্ৰহণৰ বিভিন্ন কাৰিকৰী দিশ আৰু EVM VVPAT যন্ত্ৰৰ ব্যৱহাৰ আৰু পৰিচালনা সন্দৰ্ভত অৱগত কৰে। প্ৰশিক্ষণৰ সময়ত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া জয় শিৱানীয়ে প্ৰশিক্ষণ কেন্দ্ৰটো পৰিদৰ্শন কৰে। জিলা আয়ুক্তগৰাকীয়ে লগতে জিলাখনৰ চাৰিওটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে ডাক বেলক পেপাৰ মুদ্ৰণৰ কাম চলি থকা ছপাশালসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ কালত জিলা আয়ুক্তগৰাকীক ৰিটাৰ্ণিং বিষয়া, নিৰ্বাচনী বিষয়া আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে ডাক বেলক পেপাৰ সম্পৰ্কীয় কামবোৰ স্বচ্ছতা তথা গোপনীয়তা বজাই ৰাখি নিয়াৰিকৈ কৰিবলৈ সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিয়ে। ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি ভোটগ্ৰহণকাৰী বিষয়াসকলৰ এটা বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই প্ৰশিক্ষণৰ জৰিয়তে বিষয়াসকলক নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিষয়ে সামগ্ৰিক জ্ঞান প্ৰদান কৰা হয়। বজালী প্ৰশাসনে জিলাখনৰ ভৱানীপুৰ, সৰভোগ আৰু বজালী বিধানসভা সমষ্টিৰ প্ৰাৰ্থীসকলৰ ব্যয়ৰ হিচাপ পৰীক্ষাৰ বাবে তিনিটা পৃথক দিন ঘোষণা কৰিছে। এই অনুসৰি 28 মাৰ্চ, 1 এপ্ৰিল আৰু 6 এপ্ৰিলত সকলো প্ৰাৰ্থী বা তেওঁলোকৰ অনুমোদিত এজেণ্টসকলে ব্যয় নিৰীক্ষণ দলৰ ওচৰত ব্যয় ব্যৱস্থাপনা আৰু আনুষংগিক নথি পত্ৰ দাখিল কৰিব লাগিব। শ্ৰীভূমি জিলা প্ৰশাসনে নিৰ্বাচনী প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰাৰ বাবে বিশেষ উদ্যোগ লৈছে। এই অনুসৰি নিৰ্বাচনী অনিয়ম বা আদৰ্শ আচৰণ বিধি উলংঘনৰ অভিযোগ দাখিল কৰিবলৈ ফোন নম্বৰ মুকলি কৰা হৈছে। তদুপৰি চি ভিজিল এপ্লিকেশ্যন ব্যৱহাৰ কৰি যিকোনো ধৰণৰ অভিযোগ দাখিল কৰিব পাৰিব বুলি জিলা প্ৰশাসনে জনাইছে। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দৰং জিলা প্ৰশাসনে শুভংকৰ ওজা মুকলি কৰে। জিলা নিৰ্বাচনী বিষয়া আয়ুষী জৈনে আজি দৰঙৰ চহকী লোকসংগীত ওজাপালি বৰঢোল আৰু দৰঙৰ গৌৰৱ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ এটা খৰ্গযুক্ত গড়ৰ প্ৰতীক ৰূপত লৈ প্ৰস্তুত কৰা এই শুভংকৰটো মুকলি কৰে। ইয়াৰ লগতে নৱপ্ৰজন্মৰ ভোটদাতাসকলক আকৰ্ষণ কৰাৰ উদ্দেশ্যে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ এটা ছেলফি পইণ্টো মুকলি কৰা হয়। নগাঁৱত আজি নিৰ্বাচনত নিয়োজিত আৰক্ষী আৰু অসামৰিক বাহিনীৰ বিষয়াসকলৰ এখন গুৰুত্বপূৰ্ণ যৌথ সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দেৱাশী শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত কেইবাগৰাকীও জ্যেষ্ঠ পৰ্যবেক্ষক উপস্থিত থাকে। সভাত উপস্থিত থকা অসামৰিক মাণ্ডলিক আৰু খণ্ড বিষয়াৰ লগতে আৰক্ষী মাণ্ডলিক আৰু খণ্ড বিষয়াসকলক নিৰ্বাচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছ আৰু নিৰপেক্ষভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে পৰামৰ্শ দিয়ে। বিধানসভা নিৰ্বাচন উপলক্ষে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সমষ্টি অৱলোকনত আজি প্ৰচাৰ কৰিবলৈ লৈছো যোৰহাট সমষ্টিৰ অৱলোকন।
অসমৰ বিধানসভা সমষ্টিসমূহৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে যোৰহাট সমষ্টি। অহা 9 এপ্ৰিলত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে এইবাৰ সমষ্টিটোৰ পৰা মুঠ 4গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তেওঁলোক হৈছে বিজেপিৰ হিতেন্দ্ৰনাথ গোস্বামী, কংগ্ৰেছৰ গৌৰৱ গগৈ, এছ ইউ চি আই চিৰ হেমন্ত পেগু আৰু আম আদমী পাৰ্টীৰ প্ৰণৱ প্ৰিয়াংকুশ দত্ত। আটাইকেইগৰাকী প্ৰাৰ্থীৰে মনোনয়ন পত্ৰ ইতিমধ্যে বৈধ হিচাপে বিবেচিত হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত যোৰহাট সমষ্টিৰ পৰিসীমা কিছু পৰিৱৰ্তন হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি যোৰহাট সমষ্টিত মুঠ 1,50,924গৰাকী ভোটাৰ আছে। সমষ্টিটোত পুৰুষ ভোটাৰৰ সংখ্যা 72,507 আৰু মহিলা ভোটাৰ হৈছে 78,417। যোৰহাট সমষ্টিত এইবাৰ 182টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। উল্লেখযোগ্য যে 2021 চনৰ 27 মাৰ্চত অনুষ্ঠিত অসম বিধানসভাৰ নিৰ্বাচনত যোৰহাট সমষ্টিটোৰ পৰা মুঠ 4গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। প্ৰাৰ্থীসকল আছিল বিজেপিৰ হিতেন্দ্ৰনাথ গোস্বামী, কংগ্ৰেছৰ ৰাণা গোস্বামী, অসম জাতীয় পৰিষদৰ নিৰোধ চাংকাকতি আৰু নিৰ্দলীয় ৰঞ্জিত বৰুৱা। 2021 চনৰ নিৰ্বাচনৰ ফলাফল অনুসৰি বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীয়ে 68,321টা ভোট লাভ কৰি বিজয়ী হৈছিল। কংগ্ৰেছৰ ৰাণা গোস্বামীয়ে 63,921টা ভোট লাভ কৰিছিল। 2021 চনত যোৰহাট সমষ্টিত ভোটদানৰ হাৰ আছিল 75.28%। সমষ্টিটোত এইবাৰো বিজেপি আৰু মূল বিৰোধী দল কংগ্ৰেছৰ লগতে অন্যান্য দলৰ প্ৰাৰ্থীৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। যোৰহাটৰ পৰা আকাশবাণীৰ সংবাদদাতা বিজয় সন্দিকৰ সৈতে মই সঞ্জীৱনী পাঠক।
আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
কেন্দ্ৰীয় চৰকাৰে দেশত মাত্ৰ 5-10 দিনৰ বাবে তেল আছে বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰিত বাতৰি খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰ তথ্য পৰীক্ষণ গোটে এই বাতৰিক বিভ্ৰান্তিকৰ বুলি অভিহিত কৰি দেশৰ কোনো অংশতে পেট্ৰল, ডিজেল বা ৰন্ধন গেছৰ নাটনি হোৱা নাই বুলি স্পষ্ট কৰি দিছে। গোটটোৱে লগতে ইন্ধন যোগান সুস্থিৰ হৈ থকা বুলি আৰু পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি থকা হৈছে বুলি প্ৰকাশ কৰিছে। দেশত প্ৰায় 76 দিনৰ বাবে তেল মজুতকৰণৰ সামৰ্থ আছে আৰু সম্প্ৰতি প্ৰায় 60 দিনৰ জোখাৰে তেল মজুত আছে বুলি প্ৰেছ ইনফৰমেশ্যন ব্যুৰই জানিবলৈ দিছে। চৰকাৰে জনসাধাৰণক ভীতিগ্ৰস্ত নহবলৈ আৰু ইন্ধন তথা গেছৰ উপলভ্যতা সন্দৰ্ভত অকল চৰকাৰী সূত্ৰৰ তৰফৰ পৰা জাৰি কৰা প্ৰমাণীকৃত তথ্যহে বিশ্বাস কৰিবলৈ আহ্বান জনাইছে। যোৰহাট জিলাৰ ৰজা মৈদামৰ নিউ কলনী এটা ভাড়াঘৰত আজি সংঘটিত বিস্ফোৰণত নিহতৰ সংখ্যা দুজনলৈ বৃদ্ধি পাইছে। নূৰ মহম্মদ নামৰ লোকজন থিতাতে নিহত হোৱাৰ লগতে চিকিৎসালয়লৈ নিয়াৰ পথত তেওঁৰ 8 বছৰীয়া কন্যা সন্তানৰ মৃত্যু হয়। ঘটনাত গুৰুতৰভাৱে আহত এটি 7 বছৰীয়া শিশুক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত বিস্ফোৰণৰ কাৰণ নিশ্চিত হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটো 132 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শন আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীৰ অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। বিশ্বৰ আন ঠাইৰ লগতে অসমতো আজি বিশ্ব ধৰিত্ৰী ঘণ্ট পালন কৰা হ'ব। পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত WWF-ৰ আহ্বান মৰ্মে পালন কৰিবলগীয়া এই কাৰ্যসূচী অনুসৰি আজি নিশা 8:30 বজাৰ পৰা 9:30 বজালৈ জনসাধাৰণক পৰিমিত পৰিমাণৰ বিদ্যুৎ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। ৰাজ্যৰ প্ৰতিখন জিলাৰ সকলো চৰকাৰী কাৰ্যালয় তথা অনুষ্ঠান প্ৰতিষ্ঠানত এই সময়ছোৱাত অপ্ৰয়োজনীয় লাইট 1 ঘণ্টাৰ বাবে বন্ধ থাকিব। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে। এইবাৰ ধৰিত্ৰী ঘণ্টাৰ বিষয়বস্তু হৈছে আমাৰ শক্তি আমাৰ পৃথিৱী। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে প্ৰচাৰ কৰি থকা অসম বিধানসভা নিৰ্বাচন 2026 শীৰ্ষক দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বজাত ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলৰ সৈতে হোৱা এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানৰ আগ ধৰিব পৰিস্মিতা দিহিঙীয়াই। পৰৱৰ্তী বাতৰি শুনক মৰমীৰ পৰা।
IPL ক্ৰিকেট প্ৰতিযোগিতাৰ 19 সংখ্যক সংস্কৰণ আজি সন্ধিয়া বেংগালুৰুত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আজি চেন্নাইৰ এম চিন্নাস্বামী ষ্টেডিয়ামত যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। দুমাহজোৰা এই প্ৰতিযোগিতাখন অহা 31 মেত সমাপ্ত হ'ব। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দলৰ নতুন অধিনায়ক ৰজত পাটিদাৰৰ নেতৃত্বত অভিযান আৰম্ভ কৰিব। ইপিনে অষ্ট্ৰেলিয়াৰ পেচাৰ পেট কামিন্স আঘাতৰ বাবে খেলৰ পৰা আঁতৰি থকাত ছানৰাইজাৰ্ছ হায়দৰাবাদক ঈশান কিষাণে নেতৃত্ব দিব। অসমৰ ফাগুনজ্যোতিয়ে হাৰিয়ানাৰ গুৰুগ্ৰামত অনুষ্ঠিত আইতা চেম্পিয়নশ্বিপ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত ত্ৰিমুকুট অৰ্জন কৰিছে। ফাগুনজ্যোতিয়ে প্ৰতিযোগিতাখনৰ ছোৱালীৰ 12 আৰু 14 বছৰ অনুৰ্ধৰ একক শাখাৰ লগতে 14 বছৰ অনুৰ্ধৰ ডাবলছ শাখাৰ খিতাপ অৰ্জন কৰে। একক শাখাৰ উভয় ফাইনেলতে ফাগুনজ্যোতিয়ে উত্তৰাখণ্ডৰ আৰাইনা বিশালক পৰাস্ত কৰে। 14 বছৰ অনুৰ্ধৰ ডাবলছৰ ফাইনেলত হাৰিয়ানাৰ মীৰা কোঠাৰীৰ সৈতে জুটি বান্ধি ফাগুনজ্যোতিয়ে হাৰিয়ানাৰ অভিতা কুমাৰ আৰু সমৃদ্ধি চেহগালক পৰাস্ত কৰে। গুৱাহাটী ছাই ক্ৰীড়া প্ৰকল্পত আজিৰে পৰা ৰাজ্যিক ফেন্সিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাখনত ছাব জুনিয়ৰ, কেডেট জুনিয়ৰ আৰু ছিনিয়ৰ পৰ্যায়ত অনুষ্ঠিত হৈছে। সদৌ অসম ফেন্সিং সন্থাৰ উদ্যোগত আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত আয়োজিত প্ৰতিযোগিতাখনত 15খন জিলাৰ প্ৰায় 150গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ডিব্ৰুগড় মহানগৰ আৰক্ষীয়ে আজি গ্ৰাহাম বজাৰৰ বেংগলীপাৰাৰ সমীপত অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ। গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব, তিতাবৰত গৌৰৱ গগৈৰ প্ৰচাৰ অভিযান। নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিভিন্ন জিলা প্ৰশাসনৰ প্ৰশিক্ষণ আৰু সজাগতামূলক কাৰ্যসূচী অব্যাহত। দেশত মাত্ৰ 5-10 দিনৰ বাবে তেল আছে বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰিত বাতৰি কেন্দ্ৰীয় চৰকাৰৰ খণ্ডন। যোৰহাটৰ ৰজা মৈদামত সংঘটিত বিস্ফোৰণত নিহতৰ সংখ্যা 2জনলৈ বৃদ্ধি, 80 শিশু আহত। আৰু আজিৰে পৰা IPL ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ। বেংগালুৰুত হ'বলগীয়া উদ্বোধনী খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। এতিয়া বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।